Atas bani. Bakri puisu, mami kasape. Kita di mana kita mana kursi, dihor anda kapok ya, kalau di dalam ada kor di kastoran itu kore, or ada kor serta kota masih jadi mudi bersihkan di mulut kita. Banyak juga kata kata kerja usai di dalam kastor kerja nak oleh sekolah baru kurang masuk dari mulut dia. Juga kenal tu nafsun lagi, baru kan lagi kena kena ni bahkan aku sih kita nak kursi. Yang dia kaya masih dokter masih pada dia kursi je, kalau dia oleh itu kastor kiri kan dapat mohila mohila kita wini sebab dokter juga kita nak kena kita nak kena. মল্লা যুদ্ধ সংঘৰ প্ৰতিবাদ সদস্য কৈছে আৰু প্ৰতি অলিম্পিকত ব্ৰঞ্জ পদক বিজেতা মীৰাবাই চাইনে আজি একেলগে দ্বিতীয়বাৰৰ বাবে পদক জয়ৰ প্ৰয়াস চলাব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। লোকসভাত আজি বিত্ত বিধেয়ক 2024 সম্পৰ্কে আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে কয় যে চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আৰোপ ব্যৱস্থা প্ৰণয়ন কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰৰ বোজা বৃদ্ধি পোৱা বুলি কৰা দাবী খণ্ডন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2023 চনত ব্যক্তিগত আয়কৰৰ স্তৰ যথেষ্ট উদাৰ কৰা হৈছে। তেওঁ কয় যে সকলো কৰদাতাৰ কৰৰ দেনা পাওনা 37,500 টকা হ্ৰাস পাইছে আৰু ইয়াৰ পৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বাজেটত বেতনভোগী কৰ্মচাৰীৰ বাবে ষ্টেণ্ডাৰ্ড ডিডাকচন 50,000ৰ পৰা 75,000 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বেতনভোগী কৰ্মচাৰীসকলে 17,500 টকা পৰ্যন্ত সকাহ লাভ কৰিব। তেওঁ কয় যে নতুন পেঞ্চন ব্যৱস্থা বাছি ল'ব খোজা ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ যোগদান 10%ৰ পৰা 14%লৈ বৃদ্ধি কৰা হৈছে। বিগত দুবছৰত মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে দাবী কৰে। তেওঁ কয় যে কোভিড মহামাৰীৰ সন্মুখীন হোৱাৰ বাবদ হোৱা ব্যয়ৰ জোৰা মৰাৰ বাবে কোনোধৰণৰ কৰ আৰোপ কৰা নাছিল। 2024 বৰ্ষৰ অন্তৰ্বৰ্তী বাজেটত 90 লাখ কৰদাতাৰ সত্যাসত্য পৰীক্ষা নকৰাকৈ ক্ষুদ্ৰ আৰু পুৰণি কৰ দাবী অভিলেখৰ পৰা আঁতৰ কৰা হৈছিল। এঞ্জেল টেক্সৰ বিলুপ্তি সাধনৰ পৰা ষ্টাৰ্টআপসমূহে সকাহ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পৰোক্ষ কৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় সুবিধাজনক কৰি তোলাৰ বাবে সীমা শুল্কৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লোৱা হৈছে। ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু ৰপ্তানিৰ প্ৰতিযোগিতা বৃদ্ধি পাব। তেওঁ কয় যে কেঁচা সামগ্ৰীৰ মূল্য আৰু ঘৰুৱা উৎপাদন ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে বাজেটত তালিকাভুক্ত ভালেমান সামগ্ৰীৰ সীমা শুল্ক কম কৰা হৈছে। চৰকাৰে কৈছে যে 2023-24 শ্ৰেণীবৰ্ষৰ বাবে যোৱা মাহত কুঁহিয়াৰ খেতিয়কসকলৰ প্ৰায় 95.3% বকেয়া আদায় দিয়া হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যমন্ত্ৰী নিমুৱেন জয়ন্তীভাই বাম্ভানিয়াই এই কথা সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়া আদায় দিয়াৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে 2021-22 বৰ্ষৰ ছেপ্টেম্বৰ অক্টোবৰ পৰ্যন্ত 99.9% বকেয়া পৰিশোধ কৰা হৈছে। 2022-23 বৰ্ষৰ বাবে 99.6%ৰো অধিক বকেয়া আদায় দিয়া হৈছে। তেওঁ কয় যে চেনিকলসমূহে নিয়মীয়াভাৱে খেতিয়কসকলক কুঁহিয়াৰৰ ধন আদায় দি আছে আৰু ইয়াৰ ফলত বকেয়াৰ পৰিমাণ হ্ৰাস পাইছে। বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়োগে দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ বাবে পৰামৰ্শ জাৰি কৰিছে। আয়োগে বাংলাদেশত বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলক অনাহকত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। জৰুৰীকালীন পৰিস্থিতিৰ ভাৰতীয় নাগৰিকসকলৰ সহায়ৰ বাবে আয়োগে কেইটামান টেলিফোন নম্বৰো মুকলি কৰিছে। নিৰ্বাচন আয়োগে 9খন ৰাজ্যৰ 12খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি 14 আগষ্টত অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে 21 আগষ্ট পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 22 আগষ্টত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 26 আৰু 27 আগষ্টত ধাৰ্য কৰা হৈছে। 3 ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় বাবে দুৰ্ভাগ্যজনক বুলি বিবেচিত এটা ঘটনাক্ৰমত পেৰিছ অলিম্পিকৰ মহিলা মল্লযুদ্ধ বিনিত স্বগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া আছিল। ইয়াৰ পূৰ্বে ৰিনেছ ফোগটে বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ তথা 2020 চনৰ টকিঅ' অলিম্পিকৰ চূড়ান্ত বিজয়ী জাপানৰ ইউৰি ছুজাকিক প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছিল। খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ অক্সানা নিবাচক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ বিপৰীতে ছেমি ফাইনেলত কিউবাৰ ইউছাইলিছ গুজমান লোপেজক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ইফালে জ্যোতি য়াৰাজীয়ে মহিলাৰ 100 মিটাৰ হাৰ্ডলেছৰ হেড খিতানত সপ্তম স্থান দখল কৰি ৰিপিট ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইপিনে মণিকা বাট্টা, শ্ৰীজা অকুমা আৰু অৰ্চনা কামাথক লৈ গঠিত ভাৰতীয় মহিলা টেবুল টেনিছ দলটো জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছে। একেদৰে মহিলাৰ 93 কিলোগ্ৰাম ওজন শাখাত অন্তিম পৰ্যায়ৰ পুৰস্কাৰ জেনেট এডবিলৰ হাতত 10-0 ফলাফলত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মীৰাবাই চানুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক জয়ৰ প্ৰয়াস চলাব। চানুৱে নিশা 11 বজাত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাত অৱতীৰ্ণ হ'ব। আনহাতে অভিনৱ চাৱলাই পুৰুষৰ 3000 মিটাৰ ষ্টেপলেছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন নিশা 1:13 অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় খেলমন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কৈছে যে ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা বিনেশ ফোগটক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযোদ্ধা সংঘৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। লোকসভাত কিন্তু নিজাববীয়াকৈ বিবৃতি দি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিনেশ ফোগটক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে বিষয়টো লৈ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি উষাৰ সৈতে ফোনযোগে কথা পাতিছে। ভাৰতীয় অলিম্পিক সংস্থাক বিষয়টোৰ ক্ষেত্ৰত সকলো সম্ভাৱনা অন্বেষণ কৰিবলৈ কোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব মল্লযুদ্ধ সংঘৰ নিয়ম অনুসৰি কোনো এগৰাকী এথলেটে ওজন জোখাৰ পৰা বিৰত থাকিলে অথবা ওজনৰ নিৰ্দিষ্ট মাপকাঠি মানি চলাত ব্যৰ্থ হলে খেলুৱৈগৰাকীক প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ওজন পৰীক্ষাৰ সময়ত 50 কিলোগ্ৰাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফোগটৰ ওজন নিৰ্ধাৰিত সীমাতকৈ 100 গ্ৰাম অধিক পোৱা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা বিনেশ ফোগটৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে ফোগটৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অলিম্পিকত ফোগটক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুঃজনক যদিও তেওঁ 140 কোটি ভাৰতীয়ৰ হৃদয়ত চেম্পিয়ন হৈ থাকিব। ফোগট ভাৰতীয় মহিলাসকলৰ কেতিয়াও হাৰ নমনাৰ মানসিকতাৰ প্ৰতীক বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে খেলুৱৈগৰাকী ভৱিষ্যতে বিশ্ব চেম্পিয়ন হ'বলগীয়া ভাৰতীয় খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষিত বিনেশ ফোগটক সান্তনা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে এই অন্তৰায় দুঃখদায়ক আৰু তেওঁ নিৰাশা ব্যক্ত কৰাৰ বাবে কোনো শব্দ নাই। তেওঁ কয় যে ফোগট চেম্পিয়নৰ চেম্পিয়ন আৰু দেশৰ গৌৰৱ, খেলুৱৈগৰাকীৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে বিনেশ ফোগটক অযোগ্য ঘোষণা কৰাটোৱে দুখ প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে মল্লযোদ্ধাৰ বিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যই লাখ লাখ ভাৰতীয়ৰ আশা ভংগ কৰিছে। শ্ৰীশ্বাহে কয় যে বিনেশ ফোগটৰ খেলুৱৈ জীৱন সঁচাকৈ উল্লেখনীয় আৰু তেওঁ বিশ্ব চেম্পিয়নক পৰাস্ত কৰাৰ অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতিযোগে কয় যে ভাৰতীয় দলে গোটেই নিশা ধৰি চেষ্টা চলোৱাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ ভাগত 50 কিলোগ্ৰামতকৈ কেইগ্ৰামমান বৃদ্ধি পায়। পশ্চিমবংগ আৰু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্য বৃদ্ধিৰ সমস্যা অ' পিলৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি টিউটি পুনৰ এবাৰ